চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
তোমাকে প্রেম করু, মই তোমাকে প্রেম করু, মই তোমাকে প্রেম করু, পিছলে উভতি না যা, তোমার আগতির নত করি, যদি যাব পারু পথে, দু কষ্ট আহিলে জীবন, পিছলে উভতি না যাও, তোমার আগতির নত করি, যদি যাব পারু তোমার পথে, দু কষ্ট আহিলে জীবন, পিছলে উভতি না যা। মই তোমার স্তুতি করু, মই তোমার স্তুতি করু, মই তোমার স্তুতি করু, পিছলে উভতি না যা, তোমার আগতির নত করি, যদি যাব পার তোমার পথে, দু কষ্ট আহিলে জীবন, পিছলে উভতি না যা, তোমাৰ গধিৰ নত কুৰি যদি যাব পাৰো তোমাৰ পথে দুখ কষ্ট আহিলে
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আশা কৰিছো আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান আপোনালোকৰ বাবেই, কিন্তু এই অনুষ্ঠান আপোনালোকে শুনি থকা বুলি গম পালেহে আমাৰ ভাল লাগিব। আপোনালোকে শুনি থকা বুলি আমি কেনেকৈ জানিম যদিহে আপোনালোকে আমাক নজনায়? গতিকে অনুগ্ৰহ কৰি আমালৈ দুষাৰিমান লিখি পঠিয়াবচোন। আমাৰ ঠিকনাটো আপোনাৰ হয়তো মনত আছে, তথাপি আকৌ এবাৰ কৈ দিছোঁ, অনুগ্ৰহ কৰি লিখি ৰাখক। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন প্ৰিয় শ্ৰোতা, সদায় কৰি অহাৰ দৰে আমাৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থনাত খন্তেক মূৰ নত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ আশীষ বিচাৰি তোমাৰ চৰণত নিবেদন কৰিছো পিতা, কিয়নো তুমি আমাৰ প্ৰাৰ্থনা শুনোতা অনুগ্ৰহশীল কৰুণাময় ঈশ্বৰ। তুমি আমালৈ তোমাৰ অপাৰ কৰুণাৰ প্ৰমাণ দিছা। আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান দিয়াৰ দ্বাৰা এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিব খুজিছো। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া পিতা। আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি বাৰু বাইবেলৰ কোনখন পুস্তকৰ পৰা অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যাত্ৰা পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে বাৰু? যোৱা অনুষ্ঠানত আমি এই যাত্ৰা পুস্তকৰ 4 অধ্যায়ৰ পৰা অধ্যয়ন চলাইছিলোঁ। গতিকে আজি আমি যাত্ৰা পুস্তকৰ 5 অধ্যায়ৰ পৰা চাব খুজিছোঁ। আমি ইতিমধ্যেই পঢ়িবলৈ পাইছিলোঁ যে মিছৰ দেশত বন্দী অৱস্থাত থকা ইছৰাইল জাতিক উদ্ধাৰ কৰি নিবলৈ ঈশ্বৰে মুচিক বিশেষভাৱে নিযুক্ত কৰিছিল, আৰু ঈশ্বৰৰ নিৰ্দেশমতে মুচি মিডিয়নীয়াবিলাকৰ দেশৰ পৰা মিছৰ দেশলৈ উভতি আহিব ধৰিছিল। এই 5 অধ্যায়ত আমি পঢ়িবলৈ পাম মুচিয়ে ইছৰাইল জাতিৰ মুক্তিৰ কাৰণে আবেদন জনোৱাৰ কথা। তাৰ পাছত ইছৰাইল জাতিৰ ওপৰত কষ্ট বাঢ়ি যোৱাৰ কথা। ইছৰাইল জাতিক মিছৰীয়াবিলাকে খেৰ নোহোৱাকৈ ইটা বনাবলৈ বাধ্য কৰোৱাৰ কথা, ফৰৌন ৰজাৰ সৈতে হোৱা বাদানুবাদ আদিৰ কথা, মুচিয়ে সহায় বিচাৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ কথা। 5 অধ্যায়ৰ আৰম্ভণিতে আমি পাওঁ ফৰৌন ৰজাৰ সৈতে মুচিৰ সন্মুখাসন্মুখী বিবাদৰ কথা। মিছৰ দেশলৈ নামি আহিছিল প্ৰচণ্ড অভিশাপ, বিভিন্ন উপদ্ৰৱ। আচলতে এই উপদ্ৰৱবোৰ মিছৰীয়া দেৱদেৱীৰ সৈতে ঈশ্বৰৰ যুঁজ আছিল বুলি ক'ব পাৰি। মুচিয়ে 40 বিৰতিৰ পাছত আকৌ মিছৰ দেশলৈ উভতি আহিছিল। এতিয়া লোকসমূহক উদ্ধাৰ কৰিবৰ কাৰণে উদ্ধাৰকৰ্তা সাজু হৈ উঠিছিল। সেই উদ্ধাৰকৰ্তা ৰূপে মুচি এতিয়া ইছৰাইলীয় লোকৰ মাজলৈ আহিছে। তেওঁ ইছৰাইলীয়বোৰৰ মুখিয়াল মানুহখিনি গোটাই লৈ তেওঁলোক সকলোৱে ফৰৌন ৰজাৰ ওচৰলৈ গৈ ৰজাৰ ওচৰত তেওঁলোকৰ অনুৰোধ জনাব লাগিব। তেওঁলোকে তেনেদৰে অনুৰোধ জনোৱাত ফৰৌন ৰজাই তেওঁলোকৰ অনুৰোধ প্ৰত্যাখ্যান কৰে। আৰু তেওঁলোকক যাবলৈ দিবলৈ অমান্তি হয়। ফৰৌন ৰজাই তেনেদৰে অমান্তি হোৱাৰ ফলতেই ঈশ্বৰ আৰু মিছৰীয়া দেৱ দেৱীবোৰৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় বুলি ক'ব পাৰি। ঈশ্বৰে মিছৰ দেশলৈ অভিশাপ স্বৰূপে নমাই আনিছিল কেইবাটাও উপদ্ৰৱ। সেইবোৰ কিন্তু জধে মধে পঠোৱা হোৱা নাছিল। ঈশ্বৰে প্ৰথমতে ভেকুলী পঠাই তাৰ পাছত কি পঠাম বুলি চিন্তা কৰি থাকিব লগা হোৱা নাছিল। কিন্তু সেই উপদ্ৰৱবোৰ ঈশ্বৰে অতি সুপৰিকল্পিতভাৱে এটা এটাকৈ পঠিয়াইছিল। সেইবোৰ ঈশ্বৰে পঠিয়াইছিল মিছৰীয়াবিলাকৰ প্ৰতিমা পূজাৰ বিৰুদ্ধে সুনিৰ্দিষ্টভাৱে। ফৰৌন ৰজাই সুধিছিল, কোন ঈশ্বৰ? মই তেওঁক চিনি নাপাওঁ। মই ইছৰাইলীয় লোকবোৰক যাবলৈ এৰি দিব নোৱাৰো। গতিকে ঈশ্বৰে নিজৰ চিনাকি দিব লগা হৈছিল। তেওঁ মিছৰ দেশৰ ওপৰলৈ সেই ভয়াৱহ উপদ্ৰৱবোৰ আনি নিজৰ পৰিচয় দিছিল। তেওঁৰ মনত কি আছিল সেই কথাটো ঈশ্বৰে অতি পৰিষ্কাৰ কৰি দিছিল। ঈশ্বৰে সেই উপদ্ৰৱবোৰ ব্যৱহাৰ কৰি তেওঁৰ লোকসমূহক উদ্ধাৰ কৰিছিল আৰু মিছৰীয়াসকলক তেওঁনো কোন জানিবলৈ দিছিল। প্ৰতিটো উপদ্ৰৱ মিছৰৰ একো একোজন দেৱতাৰ বিৰুদ্ধে আছিল। মিছৰত হাজাৰ হাজাৰ মন্দিৰ, অসংখ্য প্ৰতিমা আৰু প্ৰায় 3000 দেৱ দেৱী আছিল। মিছৰৰ সেই ধৰ্ম ব্যৱস্থাত শক্তি নিহিত হৈ আছিল। মিছৰীয়া লোকবিলাকে যথেষ্ট তীক্ষ্ণ বুদ্ধিসম্পন্ন লোক আছিল। আজি আমাৰ আধুনিক সা সৰঞ্জাম আছে, কিন্তু আমি সেই কালৰ মিছৰীয়া লোকসকলতকৈ উত্তম বুলি ক'ব নোৱাৰোঁ। আমাৰ আজি যি জ্ঞান, সেইবোৰ আচলতে অতীতৰ পৰা গোট খাই থকা জ্ঞানৰ ওপৰতহে প্ৰতিষ্ঠিত। শতিকাৰ পাছত শতিকা জুৰি আমালৈ যি জ্ঞান আহি আছে, সেইবোৰৰ ভিত্তিতেই আজিৰ মানৱে নতুন নতুন জ্ঞান যোগ দি আছে। মিছৰীয়া ধৰ্ম ব্যৱস্থাত শক্তি আছিল। সেই শক্তি আছিল ছয়তানৰ, আৰু ছয়তানে নিজৰ অনুগামীবোৰক শক্তি দিয়ে। ঈশ্বৰে যি উপদ্ৰৱবোৰ আনিছিল, সেইবোৰ আছিল মিছৰীয়াবিলাকৰ প্ৰতিমা পূজাৰ বিৰুদ্ধে, ফৰৌন ৰজাৰ বিৰুদ্ধে আৰু ছয়তানৰ বিৰুদ্ধে। এয়া আছিল দৈৱ শক্তিবোৰৰ মাজৰ যুদ্ধ। মিছৰৰ দেৱতাবোৰ ভুৱা বুলি ঈশ্বৰে প্ৰকাশ কৰি দিছিল, আৰু তেওঁ যে ইছৰাইলীয় লোকবিলাকক উদ্ধাৰ কৰিবলৈ সমৰ্থ সেই কথাটো তেওঁ ইছৰাইলৰ লোকবিলাকৰ আগত প্ৰকাশ কৰি দিছিল। সেই ইছৰাইলীয় লোকবিলাকে মিছৰ দেশৰ সেই প্ৰতিমা পূজাৰ পৰিৱেশত জন্ম পাই ডাঙৰ দীঘল হৈছিল। গতিকে ঈশ্বৰে তেওঁবিলাকৰ আগত এই কথাটো প্ৰকাশ কৰি দিব লগা হৈছিল যে তেওঁহে সকলোতকৈ শক্তিশালী, তেওঁহে প্ৰকৃত ঈশ্বৰ। ঈশ্বৰে মিছৰ দেশৰ ওপৰলৈ যিবোৰ উপদ্ৰৱ আনি দিছিল, সেইবোৰৰ বিষয়ে আমি অলপ থুলমূলকৈ চাই ল'ব খুজিছো। যেতিয়া মুচিয়ে প্ৰথমবাৰ ফৰৌন ৰজাৰ আগলৈ আহিছিল, তেতিয়া তেওঁৰ হাতৰ লাখুটিডাল সাপলৈ ৰূপান্তৰিত কৰিছিল। মিছৰ দেশৰ যাদুকৰবিলাকেও তেনে অলৌকিক কাম কৰি দেখুৱাইছিল। ছয়তানৰো যে শক্তি আছে সেই কথাটো ইয়াত প্ৰকাশ পাইছে। সেই শক্তি প্ৰদৰ্শনৰ পাছতে ঈশ্বৰৰ পৰা মিছৰলৈ আহিছিল সেই 10টা উপদ্ৰৱ। প্ৰথমটো উপদ্ৰৱ আছিল পানীক তেজ কৰা উপদ্ৰৱ। যাত্ৰা পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 19-25 নম্বৰ পদলৈকে আমি এইখিনি পঢ়িবলৈ পাওঁ। মিছৰ দেশৰ সাৰুৱা অৱস্থাটো নিৰ্ভৰ কৰিছিল ফেনে ফুটুকাৰে উপচি পৰা নীল নদীৰ ওপৰত। সেই নদীয়ে মাটিলৈ পানীও যোগাইছিল, সাৰো যোগাইছিল। গতিকে এই নদীখন অচিৰিচ দেৱতাৰ বাবে আছিল। প্ৰতিটো বসন্তকালত পানীৰ আগমনে মৰি থকা প্ৰকৃতিলৈ নতুন জীৱন অনাৰ সময়ত বিশেষ ৰীতি নীতি আদি পালন কৰা হৈছিল। কিন্তু সেই জীৱন অনা পানীক যেতিয়া তেজত পৰিণত কৰা হ'ল, তেতিয়া সেই পানীয়ে জীৱনৰ পৰিৱৰ্তে আনিছিল মৃত্যু। মিছৰৰ যাদুকৰবিলাকেও তেওঁলোকৰ বিদ্যা ব্যৱহাৰ কৰি একেধৰণৰ অলৌকিক কাৰ্য কৰি দেখুৱাইছিল। দ্বিতীয়তে ভেকুলীৰ উপদ্ৰৱ। যাত্ৰা পুস্তক 8 নম্বৰ অধ্যায়ৰ 1-15 পদ। মেম্ফিছত থকা অতি সুন্দৰ মন্দিৰ এটা আছিল হেকাৰ মন্দিৰ। হেকা আছিল ভেকুলীৰ মূৰ থকা বিকৃত আকৃতিৰ এগৰাকী দেৱী। ভেকুলী বধ কৰাটো সেই সময়ৰ মিছৰত এটা ডাঙৰ অপৰাধ আছিল। কিন্তু যদি ঘৰৰ ভিতৰত বিচনাত খোৱা সাজত সকলোতে ভেকুলি দেখা যায় তেনেহ'লে নিশ্চয় মাৰিবলৈ মন যাব। মিছৰীয়াবিলাকৰ তেনেকুৱা অৱস্থা নিশ্চয় হৈছিল যেতিয়া ঈশ্বৰে জাকে জাকে ভেকুলি আনিছিল, কিন্তু ভেকুলি তেওঁলোকে বধ কৰিব নোৱাৰিছিল কাৰণ ভেকুলি আছিল পবিত্ৰ। মিছৰৰ পণ্ডিতবিলাকেও একেধৰণৰ আচৰিত কাৰ্য কৰি দেখুৱাইছিল, তেওঁবিলাকৰ হাতত যাদুকৰী শক্তি আছিল। তৃতীয়তে উকনিৰ উপদ্ৰৱ। যাত্ৰা পুস্তক 8:16-20 মিছৰীয়াবিলাকে পৃথিৱী দেৱতা গেবক উপাসনা কৰিছিল, কিন্তু মিছৰীয়াবিলাকৰ দেশখনৰ ধূলিবোৰ উকনি হৈ পৰিছিল। গেব দেৱতাৰ বাবে পবিত্ৰ এই ভূমি হৈ পৰিছিল অতি ঘিনলগীয়া। মিছৰৰ যাদুকৰবিলাকে এই আচৰিত কাৰ্যটো কৰি দেখুৱাব পৰা নাছিল। মিছৰৰ দেৱ দেৱীতকৈও শক্তিশালী এজনা যে আছে সেই কথাটো তেওঁবিলাকে বুজি পাইছিল। 4 উপদ্ৰৱ, দাহৰ উপদ্ৰৱ। যাত্ৰা পুস্তক 8:20-32 আমি এইখিনি কথা পাওঁ। মিছৰীয়াবিলাকে খেপ্ৰা নামৰ এজন দেৱতাক উপাসনা কৰিছিল আৰু সেই দেৱতাজন দেখাত দাহৰ নিচিনা আছিল। মিছৰীয়াবিলাকৰ কবৰত এনে দাহ পোৱা গৈছিল আৰু সেই দাহে বুজাইছিল অনন্ত জীৱন। এই দাহবোৰ ৰা নামৰ সূৰ্য দেৱতাৰ বাবেও পবিত্ৰ আছিল। 5 উপদ্ৰৱ, জীৱ জন্তুৰ মহামাৰীৰ উপদ্ৰৱ। যাত্ৰা পুস্তক 9:1-7 জীৱ জন্তুৰ মহামাৰী হৈ গৰু ভেড়া আদি ঘৰচীয়া জন্তুবোৰ মৰি গৈছিল। মিছৰত নিৰ্মাণ কৰা দ্বিতীয় সৰ্ববৃহৎ মন্দিৰটো আছিল কলা হাৰ আপিছৰ। গতিকে আমি ক'ব পাৰোঁ যে এই উপদ্ৰৱৰ ফলত মিছৰীয়াবিলাকে এটা বেমাৰী গৰুকেই উপাসনা কৰিব লগা হৈছিল। 6 উপদ্ৰৱ, ফোঁহাৰ মহামাৰী। যাত্ৰা পুস্তকৰ 9:8-17 পঢ়িলে আমি এইখিনি কথা জানিব পাৰোঁ। মিছৰীয়া ধৰ্মগুৰুবিলাক পুৰোহিতবিলাক সম্পূৰ্ণ নিখুঁত হ'ব লাগিছিল। গাত কোনো ধৰণৰ দাগ বা চিন থাকিব নোৱাৰিছিল যাতে মন্দিৰত সেৱা উপাসনা আগবঢ়াব পাৰে। গতিকে এই উপদ্ৰৱটো হোৱাৰ সময়ত যিহেতু পুৰোহিত আদি কৰি সকলোৰে গাত ফোঁহা হৈছিল, গতিকে নিশ্চয় মন্দিৰৰ সেৱা উপাসনা বন্ধ কৰি দিব লগা হৈছিল। গতিকে এই উপদ্ৰৱটো আচলতে মিছৰীয়াবিলাকৰ সমগ্ৰ ধৰ্ম ব্যৱস্থাটোৰ ওপৰলৈ নামি অহা ঈশ্বৰৰ বিশেষ অভিশাপ বুলিও ক'ব পাৰি। 7 উপদ্ৰৱ, শিলাবৃষ্টিৰ উপদ্ৰৱ। যাত্ৰা পুস্তকৰ 9:18-35 ঈশ্বৰে মিছৰ দেশৰ ওপৰলৈ শিলাবৃষ্টিৰ উপদ্ৰৱ আনি তেওঁৰ শক্তিৰ প্ৰকাশ কৰিছিল আৰু মিছৰীয়াবিলাকৰ আকাশৰ দেৱীৰ ক্ষমতা নাই বুলি প্ৰমাণ কৰি দিছিল। 8 উপদ্ৰৱ, কাকতি ফৰিঙৰ উপদ্ৰৱ। যাত্ৰা পুস্তকৰ 10:1-20 কাকতি ফৰিঙৰ যোগেদি ঈশ্বৰে নমাই অনা অভিশাপটো আছিল মিছৰীয়াবিলাকৰ পোক পতংগৰ দেৱ দেৱীৰ বিৰুদ্ধে। কাকতি ফৰিঙৰ অভিশাপে বুজাইছিল যে শস্যও অভিশপ্ত হৈছিল। 9 উপদ্ৰৱ, অন্ধকাৰৰ উপদ্ৰৱ। যাত্ৰা পুস্তক 10:21-29 ঈশ্বৰে মিছৰীয়াবিলাকৰ মূল দেৱতা অৰ্থাৎ সূৰ্য দেৱতা ৰাৰ বিৰুদ্ধে আনিছিল অন্ধকাৰৰ উপদ্ৰৱ। অৰ্থাৎ সেই অন্ধকাৰৰ অভিশাপৰ দ্বাৰা ঈশ্বৰে প্ৰমাণ কৰি দিছিল যে ঈশ্বৰৰ শক্তিৰ আগত ৰা দেৱতা অসহায়। 10 উপদ্ৰৱ, প্ৰথমজাত সন্তানৰ মৃত্যু। যাত্ৰা পুস্তকৰ 11:12-36 আমি এই কথাখিনি জানিব পাৰোঁ। মিছৰীয়াবিলাকৰ ধৰ্ম ব্যৱস্থা মতে প্ৰথমজাত সন্তানবোৰ মিছৰৰ দেৱতাৰ অৰ্থে উৎসৰ্গিত, অৰ্থাৎ ঈশ্বৰে প্ৰথমজাত সন্তানবিলাক বধ কৰাৰ দ্বাৰা মিছৰীয়া দেৱতাৰ হাতৰ পৰা সেইবোৰ কাঢ়ি নিছিল, অৰ্থাৎ তেওঁৰ ক্ষমতা অধিক বুলি প্ৰমাণ কৰি দিছিল। মিছৰীয়াবিলাকৰ আগত ঈশ্বৰে নিজৰ শক্তিৰ পৰিচয় দিছিল, তেওঁহে প্ৰকৃত ঈশ্বৰ বুলি জনাই দিছিল। লগতে ঈশ্বৰে ইছৰাইলৰ লোকবিলাকৰ মনতো এই বিশ্বাস জন্মাই দিছিল যাতে তেওঁলোকে তেওঁক উপাসনা কৰিব পাৰে। মিছৰ দেশৰ বন্দিত্বৰ পৰা ইছৰাইলক মুক্ত কৰাৰ আগতে এইটোৱেই আছিল ঈশ্বৰৰ পৰা অহা শেষ অভিশাপ। সেই দহোটা উপদ্ৰৱৰ জৰিয়তে ঈশ্বৰে মিছৰৰ দেৱ দেৱীক আচলতে প্ৰত্যাহ্বান জনাইছিল আৰু নিজৰ শক্তিৰ পৰিচয় দিছিল। মিছৰ দেশত বিভিন্ন ধৰণৰ দেৱ দেৱীৰ উপাসনা চলিছিল বুলি আমি বুজি পাওঁ। ঈশ্বৰে যিচয়া ভাৱবাদীৰ দ্বাৰা জনাই দিছিল যে তেওঁ মিছৰ দেশৰ পৰা সকলো ধৰণৰ প্ৰতিমা আঁতৰ কৰিব। আমি আজি জানো যে মিছৰ দেশত এতিয়া কোনো ধৰণৰ প্ৰতিমা পূজা নহয়, ঈশ্বৰে কোৱা মতেই সকলো ঘটিছে। বাৰু এতিয়া আমি পাঁচ নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছো। বেছি সময় নাথাকিলেও আমি খৰখেদাকৈ গোটেই অধ্যায়টো চাব খুজিছো। যদি লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আমি পাঠ কৰি দিম। যাত্ৰা পুস্তকৰ পাঁচ নম্বৰ অধ্যায়ৰ প্ৰথম পদ, ইয়াত এনেদৰে লিখা আছে, পাছে মুচি আৰু হাৰুণে গৈ ফৰৌনক ক'লে, ইছৰাইলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, অৰণ্যত মোৰ উদ্দেশ্যে উৎসৱ কৰিবলৈ তুমি মোৰ প্ৰজাবিলাকক এৰি দিয়া। অৰণ্যত ঈশ্বৰৰ উদ্দেশ্যে উৎসৱ কৰিবলৈ, এইটোৱে আছিল ইছৰাইলীয় লোকসকলৰ মুক্তিৰ বাবে প্ৰথম খোজ। মুচি আৰু হাৰুণে ফৰৌন ৰজাৰ আগত পোনে পোনে গৈ কোৱা নাছিল, আমাক যাবলৈ দিয়ক, আমি প্ৰতিজ্ঞাৰ দেশলৈ যাওঁ। কিন্তু ইছৰাইলীয় লোকসকলক অৰণ্যলৈ গৈ উপাসনা কৰিবলৈ যাবলৈ এৰি দিবলৈহে অনুৰোধ কৰিছিল। দুই নম্বৰ পদ, তাতে ফৰৌনে ক'লে, যিহোৱানো কোন যে মই তেওঁৰ কথা শুনি ইছৰাইলক এৰি দিম? মই যিহোৱাক নেজানো আৰু ইছৰাইলকো এৰি নিদিওঁ। ফৰৌন ৰজাই প্ৰকৃত ঈশ্বৰ কোন বুলি প্ৰশ্ন কৰিছিল। তেওঁ কৈছিল, মই ঈশ্বৰক নাজানো আৰু মই ইছৰাইল জাতিক মুকলি কৰি দিব নোৱাৰো। কিন্তু কিছুকাল পাছতেই ফৰৌন ৰজাই ভয় লগা ধৰণে ঈশ্বৰক চিনি পাব আৰু ইছৰাইলৰ লোকসকলক এৰি দিবলৈ বাধ্য হ'ব। তিনি নম্বৰ পদৰ পৰা পাঁচ নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে তেওঁলোকে ক'লে, ইব্ৰিয়াবিলাকৰ ঈশ্বৰ আমাৰ আগত সাক্ষাৎ হ'ল। আমি বিনয় কৰোঁ, তেওঁৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে আমাক তিনিদিনৰ বাট অৰণ্যৰ ভিতৰলৈ যাবলৈ দিয়ক, নহ'লে আমাৰ ঈশ্বৰ যিহুৱাই আমাক মহামাৰী নাইবা তৰোৱালেৰে আক্ৰমণ কৰিব। তাতে মিছৰৰ ৰজাই তেওঁলোকক ক'লে, হেৰৌ মুচি আৰু হাৰুণ, তহঁতে লোকবিলাকক কামৰ পৰা কিয় এৰুৱাইছ? তহঁতৰ ভাৰ বোৱা কামলৈ যা। ফৰৌনে আৰু ক'লে, দেখ, দেশৰ লোকবিলাক এতিয়া অনেক হৈছে আৰু তহঁতে সিহঁতৰ ভাৰ বোৱা বন ক্ষতি কৰাইছ। মুচিয়ে ইছৰাইলৰ লোকবিলাকৰ সৈতে সঘনাই মেল পাতিছিল। তেওঁলোক মিছৰৰ পৰা ওলাই যাবলৈ অতিপাত ব্যগ্ৰ হৈ পৰিছিল, কিন্তু ফৰৌন ৰজাই তেওঁলোকক আকৌ কামৰ বুজাহে দিলে। ছয় নম্বৰ পদৰ পৰা আঠ নম্বৰ পদলৈকে পঢ়ি দিম। পাছে ফৰৌনে সেইদিনাই লোকবিলাকৰ কাৰ্যাধ্যক্ষ আৰু সিবিলাকৰ দাফাদাৰবিলাকক এই আজ্ঞা দি ক'লে, তোমালোকে আগৰ দৰে লোকবিলাকক ইটা কৰিবলৈ নৰা আৰু নিদিবা। সিহঁতে গৈ নিজে নিজে নৰা বিচাৰি লওক। কিন্তু সিহঁতে আগেয়ে যি পৰিমাণে ইটা কৰিছিল, এতিয়াও সিহঁতক সিমানকৈ কৰোৱা, তাৰ এফেৰিও কম নকৰাবা, কিয়নো সিহঁত এলেহুৱা। এই নিমিত্তে আমাৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান কৰিবলৈ আমাক যাবলৈ দিয়ক বুলি এৰাও কৰিছে। ফৰৌন ৰজাই ভাবিছিল ইছৰাইলৰ লোকে ছুটি বিচৰা বুলি, গতিকে তেওঁ ইছৰাইলীয় লোকবিলাকক বেছি কষ্ট কৰিব লগা অৱস্থাহে কৰিলে। ন নম্বৰ পদৰ পৰা একৈশ নম্বৰ পদলৈকে পাঠ কৰি দিম। মানুহবোৰে কামত ব্যস্ত হৈ থাকিবৰ নিমিত্তে সিহঁতৰ ওপৰত বনৰ ভাৰ আৰু গধুৰ হওক, সিহঁতে মিছা কথাত মন নিদিয়ক। পাছে লোকবিলাকৰ কাৰ্যাধ্যক্ষ আৰু সিবিলাকৰ দাফাদাৰবিলাকে ওলাই গৈ সিবিলাকক ক'লে, ফৰৌনে এইদৰে কৈছে, মই তহঁতক নৰা আৰু নিদিওঁ, তহঁতে নিজে নিজে য'তে পাওঁ তোৰে পৰা বিচাৰি ল গৈ হওক, কিয়নো তহঁতৰ বন এফেৰিও কম কৰা নহ'ব। তাতে লোকবিলাকে নৰাৰ সলনি নৰাৰ মূঢ়া বিচাৰি বিচাৰি গোটেইখন মিছৰ দেশত গোট গোট হ'ল। তথাপি কাৰ্যাধ্যক্ষবিলাকে খৰখেদা কৰাই ক'লে, তহঁতে নৰা পাওঁতে যেনেকৈ কৰিছিলি, তেনেকৈ এতিয়াও প্ৰতিদিনৰ নিৰূপিত কাম পূৰ কৰ হওক। আৰু ফৰৌনৰ কাৰ্যাধ্যক্ষবিলাকে লোকবিলাকৰ ওপৰত ইছৰাইল বংশীয় যি দাফাদাৰ পাতিছিল, সিবিলাকো প্ৰহাৰিত হ'ল। আৰু সিবিলাকক দায় ধৰি সুধিলেও, আজিকালিনো তহঁতে আগৰ দৰে কিয় নিৰূপিত ইটা পূৰ কৰোৱা নাই? তাতে ইছৰাইল বংশীয় দাফাদাৰবিলাকে গৈ ফৰৌনৰ আগত কাকুতি কৰি ক'লে, আপোনাৰ বন্দীহঁতলৈ আপুনি কিয় এনে ব্যৱহাৰ কৰিছে? আপোনাৰ বন্দীহঁতক নৰা নিদিয়ে, তথাপি ইটা কৰ বুলি সিবিলাকে আমাক কয়। আৰু চাওক, আপোনাৰ এই বন্দীহঁত প্ৰহাৰিতো হৈছো, কিন্তু দুখ হ'লে আপোনাৰ লোকবিলাকৰহে। তাতে তেওঁ ক'লে, তহঁত এলেহুৱা, তহঁত এলেহুৱা, এই নিমিত্তেহে ক, আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আমাক যাবলৈ দিয়ক। এতেকে এতিয়া গুচি যা, কাম কৰি থাকগৈ, কিন্তু নৰা হলে তহঁতক আৰু দিয়া নহ'ব, তথাপি লেখ পূৰাই ইটা দিব লাগিব। তাতে তহঁতে প্ৰতিদিনৰ নিৰূপিত ইটাৰ অলপো কম নকৰিবি বুলি কোৱা এই কথাত ইছৰাইল বংশীয় দাফাদাৰবিলাকে নিজকে টানত পৰা দেখিলে। পাছে সিবিলাকে ফৰৌনৰ আগৰ পৰা ওলাই আহোঁতে সিবিলাকলৈ বাট চাই থিয় হৈ থকা মুচি আৰু হাৰুণক লগ পাই তেওঁলোকক ক'লে, যীহোৱাই তোমালোকলৈ চকু কৰি দণ্ড দিয়ক, কিয়নো তোমালোকে ফৰৌন আৰু তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকৰ সাক্ষাতে আমাৰ সুগন্ধ দুৰ্গন্ধ কৰি আমাৰ প্ৰাণনাশৰ অৰ্থে সিবিলাকৰ হাতত তৰোৱাল দিলা। ইছৰাইলৰ লোকবিলাকে এনেদৰে অধিক কষ্টৰ সন্মুখীন হ'ব লগা হোৱাত মুচি আৰু হাৰুণক দুখ দিলে। তেওঁলোকে ভাবিছিল মুচি আৰু হাৰুণে তেওঁলোকক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰাত হিতে বিপৰীত হ'ল। আজিও আমি এনেকুৱা কথা দেখি থাকোঁ। 22 আৰু 23 নম্বৰ পদ, তেতিয়া মুচিয়ে জিহুৱাৰ ওচৰলৈ উভতি গৈ তেওঁক ক'লে, হে প্ৰভু, তুমি এই লোকবিলাকৰ অমংগল কিয় কৰিলা আৰু মোক বা পঠালা কিয়? কিয়নো যেতিয়াৰে পৰা মই তোমাৰ নামেৰে ফৰৌনৰ আগত কথা ক'বলৈ উপস্থিত হ'লো তেতিয়াৰে পৰা তেওঁ এই লোকবিলাকৰ অমংগল কৰিছে আৰু তুমি নিজ প্ৰজাবিলাকক সমূলি উদ্ধাৰ কৰা নাই। মুচিয়ে অধৈৰ্য হৈ ঈশ্বৰৰ আগত আপত্তি দেখুৱালে। তেওঁ আপত্তি দেখুৱাই ঈশ্বৰক ক'লে, মই তোমাৰ কথামতেহে আহিছিলো ইছৰাইল জাতিক উদ্ধাৰ কৰি নিবলৈ, কিন্তু ফৰৌন ৰজাই আমাক এৰি নিদিলে, আমাৰ জীৱন আৰু অধিক কষ্টকৰহে কৰিলে। ঈশ্বৰে যে ধীৰে সুস্থিৰে এটা বিশেষ আঁচনি অনুসাৰে কাম কৰি আছিল সেই কথা মুচিয়ে বুজি পোৱা নাছিল। কিন্তু ঈশ্বৰে মুচিক মনত সাহস দিছিল আৰু ইছৰাইলৰ লোকবিলাকক তেওঁ যে উদ্ধাৰ কৰিবই সেই কথা আকৌ দৃঢ়ভাৱে কৈছিল। মুচি, ইছৰাইলীয় লোক, ফৰৌন ৰজা, মিছৰীয়া লোক, সকলোকে ঈশ্বৰে বহুত কিবাকিবি শিকাব লগা আছিল আৰু শিকাইছিল। আজিও ঈশ্বৰে আমাক বিভিন্ন প্ৰকাৰে কথা কয়, শিকায়। আপোনাক বাৰু এই মুহূৰ্তত ঈশ্বৰে কি শিকাই আছে চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
মই তোমাৰে সেৱা কৰো, মই তোমাৰে সেৱা কৰো, মই তোমাৰে সেৱা কৰো, পিছলে উভতি নাযাওঁ, তোমাৰ আগত হিৰ নত কৰি যদি যাব পাৰো তোমাৰ পথে, দুখ কষ্ট আহিলেও মতি না যাও তোমার আগতির নত করি যদি যাব পা।